জিহিজকেল এঘাৰ অধ্যায়। বাবিলৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব খোজা লোকসকলৰ অহিতে কোৱা ভাববাণী। তেতিয়া সেই আত্মাই মোক ওপৰলৈ তুলি নিলে আৰু জিহুৱাৰ গৃহৰ পূব দিশত পূবমুৱাকৈ থকা প্ৰৱেশ পথৰ ওচৰলৈ আনিলে। আৰু চোৱা, সেই প্ৰৱেশ পথৰ দুৱাৰমুখত 25 জন পুৰুষ আছিল। তেতিয়া মই লোকসকলৰ চলাওঁতা অৰ্জুৰৰ পুত্ৰ জাকনিয়াক আৰু বনায়াৰ পুত্ৰ পলাতিয়াক তেওঁলোকৰ মাজত, এই দুজনক তেওঁলোকৰ মাজত দেখিলোঁ। ঈশ্বৰে মোক ক'লে, হে মনুষ্য সন্তান, এইসকল লোকেই এই নগৰখনত অতিশয় অনৈতিক আচৰণ কৰোঁতা আৰু কুমন্ত্ৰণা দিওঁতা। তেওঁলোকে কৈ থাকে যে ঘৰবোৰ সাজিবৰ সময় ওচৰ চপা নাই, এই নগৰখন কেৰাহী আৰু আমি মাংস স্বৰূপ। এই হেতুকে হে মনুষ্য সন্তান, তেওঁলোকৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা। তেতিয়া জিহুৱাৰ আত্মা মোৰ ওপৰৰ স্থিতি হ'ল আৰু তেওঁ মোক ক'লে, তুমি কোৱা। জিহুৱাই এই কথা কৈছে, হে ইজৰাইল বংশ, তোমালোকে যিবোৰ কথা কৈ আছা, তোমালোকৰ মনত উদয় হোৱা সেই কথাবোৰৰ বিষয়ে মই জানো। তোমালোকে এই নগৰত হত হোৱা লোকসকলৰ সংখ্যা বৃদ্ধি কৰিলা আৰু ইয়াৰ বাট পথবোৰ তেওঁলোকেৰে পৰিপূৰ্ণ কৰিলা। এই হেতুকে প্ৰভু জিহুৱাই এই কথা কৈছে, তোমালোকে যিসকলক বধ কৰিলা আৰু জেৰুচালেমৰ মাজত যিসকলৰ মৃতদেহবোৰ পেলাই থলা, তেওঁলোকক মাংস আৰু নগৰখনক কেৰাহী যেন কৰিলা, কিন্তু তোমালোকক এই নগৰখনৰ মাজৰ পৰা বাহিৰ কৰি দিয়া হ'ব। তোমালোকে তৰোৱাললৈ ভয় কৰিছা, এইকাৰণে মই তোমালোকৰ ওপৰলৈ তৰোৱালকেই আনিম। এইয়ে প্ৰভু জিহুৱাই কৰা ঘোষণা। মই তোমালোকক নগৰৰ মাজৰ পৰা উলিয়াই আনিম আৰু বিদেশীসকলৰ হাতত সমৰ্পণ কৰিম, কিয়নো মই তোমালোকৰ বিৰুদ্ধে দণ্ডাজ্ঞা সিদ্ধ কৰিম। তোমালোক তৰোৱালত পতিত হ'বা, মই ইজৰাইলৰ সীমাৰ ভিতৰতেই তোমালোকৰ বিচাৰ কৰিম। তেতিয়া মই যে জিহুৱা, সেই বিষয়ে তোমালোকে জানিবা। এই নগৰখন তোমালোকৰ কেৰাহী স্বৰূপ নহ'ব বা তোমালোক তাৰ মাজত থকা মাংসস্বৰূপ নহ'বা। মই ইজৰাইলৰ সীমাৰ ভিতৰতেই তোমালোকৰ বিচাৰ কৰিম। তেতিয়া তোমালোকে জানিবা যে মই জিহুৱা, মোৰ আজ্ঞা তোমালোকে লংঘন কৰিছিলা। তোমালোকে মোৰ পথ অনুসৰণ কৰা নাই, বৰং তোমালোকৰ চাৰিওফালে থকা জাতিবোৰৰ শাসন প্ৰণালী অনুসাৰে তোমালোকে কাৰ্য কৰি আছা। আৰু এইদৰে মই ভাববাণী প্ৰচাৰ কৰি থকাৰ সময়ত বনায়াৰ পুত্ৰ পেলাতিয়াৰ মৃত্যু হ'ল। মই মূৰ দুৱাই উবুৰি পৰি চিঞৰি বৰ মাতেৰে ক'লোঁ, হাই হাই প্ৰভু জিহুৱা, আপুনি ইজৰাইলৰ অৱশিষ্ট থকা সকলোকো সম্পূৰ্ণৰূপে বিনষ্ট কৰিবনে? জিহুৱাৰ বাক্য মোৰ ওচৰলৈ পুনৰাই আহি মোক ক'লে, হে মনুষ্য সন্তান, তোমাৰ ভাইসকল, তোমাৰ পৰিয়াল, তোমাৰ বংশৰ লোকসকল আৰু ইজৰাইলৰ গোটেই বংশ, তোমালোকৰ এই সকলোকে জেৰুচালেমত থকা সকলো নিবাসীসকলে কয়, তেওঁলোক জিহুৱাৰ পৰা বহু আঁতৰত আছে, অধিকাৰ স্বৰূপে এই দেশ আমাকহে দিয়া হৈছিল। এই হেতুকে তুমি ক'বা, প্ৰভু জিহুৱাই এই কথা কৈছে, যদিও মই তেওঁলোকক জাতিসমূহৰ মাজৰ পৰা দূৰ কৰিলোঁ আৰু যদিও মই দেশবোৰৰ মাজত তেওঁলোকক ছিন্ন ভিন্ন কৰিলোঁ, তথাপি তেওঁলোক যি দেশলৈ গৈছিল সেই ঠাইবোৰত মই অলপ কাল তেওঁলোকৰ ধৰ্মধাম হৈ আছিলোঁ। এই হেতুকে কোৱা, প্ৰভু জিহুৱাই এই কথা কৈছে, মই জাতিসমূহৰ মাজৰ পৰা তোমালোকক সংগ্ৰহ কৰিম আৰু ছিন্ন ভিন্ন হোৱা দেশবোৰৰ পৰা তোমালোকক গোটাই আনিম আৰু মই তোমালোকক ইজৰাইলৰ দেশখন দিম। তেতিয়া তেওঁলোকে সেই ঠাইলৈ যাব আৰু তাৰ পৰা আটাই জঘন্য আৰু ঘৃণনীয় বস্তুবোৰ দূৰ কৰিব। যেতিয়া তেওঁলোক মোৰ ওচৰ চাপিব, তেওঁলোকক মই এখন নতুন অন্তৰ দিম আৰু তেওঁলোকত এক নতুন আত্মা স্থিতি কৰিম। মই তেওঁলোকৰ অন্তৰ আৰু তেওঁলোকৰ শৰীৰ পৰা শিলৰূপ হৃদয় গুচাই তেওঁলোকক মাংসৰূপ হৃদয় দিম। তেওঁলোকে মোৰ বিধিত চলিব আৰু মোৰ শাসন প্ৰণালীবোৰ পালন কৰি সেই অনুসাৰে কাৰ্য কৰিব। তেতিয়া তেওঁলোক মোৰ প্ৰজা হ'ব আৰু মই তেওঁলোকৰ ঈশ্বৰ হ'ম। কিন্তু তেওঁলোকৰ যিসকলে গ্ৰহিত আৰু ঘিনলগীয়া বস্তুবোৰৰ পাছত চলে, মই তেওঁলোকৰ নিজ নিজ মূৰত তেওঁলোকৰ সেই কাৰ্যৰ প্ৰতিফল আনিম। এয়ে প্ৰভু যীহোৱাৰ ঘোষণা। তেতিয়া কৰূপ কেইজনে তেওঁলোকৰ নিজ নিজ ডেউকাৰবোৰ দাঙি তুলিলে আৰু তেওঁলোকৰ সৈতে কাষে কাষে চক্ৰ কেইটাও আছিল আৰু তেওঁলোকৰ ওপৰত ইজৰাইলৰ ঈশ্বৰৰ গৌৰৱ আছিল আৰু যীহোৱাৰ গৌৰৱ নগৰৰ মাজৰ পৰা ওপৰলৈ উঠি গ'ল আৰু নগৰৰ পূবফালে থকা পৰ্বতখনৰ ওপৰত ৰ'ল। আৰু সেই আত্মাই মোক তুলি লৈ দৰ্শন ক্ৰমে ঈশ্বৰৰ আত্মাৰ দ্বাৰাই কলদিয়া দেশলৈ দেশান্তৰিত লোকসকলৰ ওচৰলৈ লৈ আহিল। তেতিয়া মই দেখা সেই দৰ্শন মোৰ পৰা ওপৰলৈ উঠি গ'ল। তেতিয়া যীহোৱাই মোক দেখুওৱা সকলোৰে বিষয় মই দেশান্তৰিত লোকসকলক ক'লোঁ।